এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসমবাসীৰ বাপতি সাহন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে আজি পুৱাৰে পৰা সন্ধিয়ালৈ নৈৰ ঘাট আৰু খাল বিলসমূহত গঁয়াই গোহালিৰ গৰুসমূহ নোৱাই ধুৱাই বছৰটোলৈ গো ধনৰ শ্ৰীবৃদ্ধি কামনা কৰে। পুৱাতে গোহালিৰ গৰুকেইটাক মাহ হালধিৰে নোৱাই ধুৱাই লাও বেঙেনাৰে মালা পিন্ধাই দীঘলতি মাখিয়তেৰে কোবাই সন্ধিয়া গোধনক ন পঘাৰে বান্ধি গোহালিৰ দুৱাৰমুখত বিভিন্ন বনজ উপাদানেৰে জাগ দি সেৱা যাচে। কাইলৈ ৰাজ্যজুৰি মানুহ বিহু পালন কৰা হ'ব। অসমীয়া নতুন বছৰৰ প্ৰথম দিনা পুৱাতে গা ধুই কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাব। প্ৰিয়জনৰ পৰা আদৰৰ বিহুৱান লৈ ধন্য হ'ব পৰম্পৰাত বিশ্বাসী প্ৰতিজন অসমীয়া। চিৰা দৈ বিভিন্ন পিঠা পনাৰে আলহী অতিথিক আপ্যায়িত কৰা হ'ব। প্ৰতিঘৰ অসমীয়াৰ পদূলি জাউৰি জাউৰি বিহুনাম ঢোলৰ গুমগুমনি পেপা গগনৰ মধুৰ ঐক্যতানত মুখৰিত হ'ব। সাত বিহুলৈকে চলিবলগীয়া এই ৰং উলাহৰ সময়ক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া উৎসৱপ্ৰেমী জনগণৰ শেষ প্ৰস্তুতি চলিছে। বিহুৰ বাবে প্ৰয়োজনীয় বিবিধ সামগ্ৰীৰে বজাৰ উভৈনদী হৈ পৰিছে। আদৰৰ ৰঙালী বিহুটি উদযাপন কৰিবলৈ অন্যান্য জনগোষ্ঠীয় লোকসকলেও পৰম্পৰাগত ৰীতি নীতিৰে ব্যাপক প্ৰস্তুতি চলাইছে। আজি গৰু বিহু পালনৰ পাছত কাইলৈ বাথৌ মন্দিৰত প্ৰাৰ্থনা জনাই বড়ো ডেকাসকলে কান্ধত খাম হাতত চিফুং চেৰজা তুলি লৈ গঁয়াৰ ঘৰে ঘৰে গৈ বৈশাখ উৎসৱৰ গান গাব। এই উৎসৱ সাত দিন ধৰি চলিব। বাক্সা জিলাৰ গধূলি গাঁৱৰ কৃষক ৰাইজে কালদিয়া নদীলৈ আহি গৰু গা ধুৱাই পৰম্পৰাগত ৰীতি নীতিৰে খাম চিফুং চেৰজাৰ তালে তালে বৈশাখু নৃত্য কৰে। একেদৰে জিলাখনৰ সদৰ মুছলপুৰ, মহকুমা সদৰ হালবাৰী, অঞ্চলী জালা, চিমলা, বৰমা, হাউদৰভিটা, আনন্দবজাৰ, বাহবাৰী আদি বিভিন্ন ঠাইত পৰম্পৰাগত ৰীতি নীতিৰে আজি গৰু বিহু উদযাপন কৰা হয়। এই সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে কয়।
অসমৰ বাপতি সাহন ৰঙালী বিহুৰ আজি গৰু বিহু দিনাখন জিলাখনৰ গধূলি গাঁৱৰ কৃষক ৰাইজে কালদিয়া নৈলৈ আহি গৰুক গা ধুৱাই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি পৰম্পৰাগত ৰীতি নীতিৰে গৰুক গা ধুৱাই উঠি বড়ো জনগোষ্ঠীৰ পুৰুষ আৰু মহিলাসকলে আনন্দৰে খাম চিফুং চেৰজাৰ তালে তালে বৈশাখু নৃত্যত মতলে হৈ পৰে। একেদৰে বাক্সা জিলা সদৰ মুছৰপুৰ, মহকুমা সদৰ হালবাৰী, অঞ্চলী জালা, শিমলা, বৰমা, হাউদৰভিটা, আনন্দ বজাৰ, বাঁহবাৰী, গাটি আদি বিভিন্ন ঠাইত আজি পৰম্পৰাগত ৰীতি নীতিৰে গৰু বিহু উদযাপন কৰাৰ বাতৰি পোৱা গৈছে।
গোৱালপাৰা জিলাৰ ৰংদবা গাঁৱৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাখ উৎসৱৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। গাঁওখনত অহা 11 আৰু 12 বহাগত ৰংজালী বৈশাখ উৎসৱ পালন কৰা হ'ব। ইয়াৰ বাবে প্ৰতিদিনে বাগৰুম্বা নৃত্যৰ অনুশীলন চলি আছে। আনহাতে কোচ ৰাজবংশীসকলেও তেওঁলোকৰ জাতীয় উৎসৱ বিশুৱা উদযাপন কৰিব। অসম সাহিত্য সভাই কাইলৈ অৰ্থাৎ পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন কৰিব। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে ৰাজ্যৰ ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকা তথা জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা 5,000 গৰাকী ব্যক্তিক কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত সাহিত্য সভাৰ বিষয়ববীয়াসকলে ঘৰে ঘৰে গৈ সন্মানিত কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশতো নিজৰ দিন উপলক্ষে কাইলৈ জাতীয় জীৱনলৈ বৰঙণি যোগোৱা 65 বছৰ ঊৰ্ধৰ ব্যক্তিসকলক সাহিত্য সভাৰ উদ্যোগত ওলগনি পত্ৰ প্ৰেৰণ কৰি সন্মানিত কৰা হ'ব। বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে কাইলৈ দিনৰ 11 বজাত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শ্ৰীচৌধুৰী ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত বিজেপিৰ প্ৰথমগৰাকী নেতা হ'ব। শ্ৰীচৌধুৰীয়ে আজি ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ছৈয়দ আতা হাছেইনক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনযোগে কথা পাতে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে তেওঁলোকে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আৰু হৰ্মুজ প্ৰণালী মুক্ত আৰু নিৰাপদ কৰি ৰখাত গুৰুত্ব আৰোপ কৰে। আলোচনাত দুয়োখন দেশে বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ ওপৰত আলোচনা কৰা বুলি তেওঁ উল্লেখ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 192 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।